এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পঞ্চায়ত নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ আজি পৰীক্ষণ, গুৱাহাটীৰ উজান বজাৰৰ জল পৰিবহণ প্ৰকল্পত উত্তৰ পূব ৰেলৱে 306.9 কিলোৱাট পিক শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্প স্থাপন, কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংৰি পাহাৰত আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংৰি মহোৎসৱ, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন, ৰঙালী বিহুৰ কাইলৈ উৰুকা, ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে গুজৰাট টাইটান্ছৰ 181 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। পঞ্চায়ত নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্ত পৰাৰ পাছত আজি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ হৈছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত 24খন জিলা পৰিষদৰ 3গৰাকী প্ৰাৰ্থী আৰু 139খন আঞ্চলিক পঞ্চায়ত সদস্য 25গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ 24টা জিলা পৰিষদ সমষ্টিত মুঠ 61গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰে বেকেলি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী দেৱজ্যোতি ৰাভা, পঞ্চতীৰ্থ হাজো জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ৰীতা তালুকদাৰ আৰু শৰাইঘাট কেতেকীবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী বিৰাজ কুমাৰ নাথে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। জিলাখনৰ 139খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে 317গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। কোনো প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বিচাৰিলে 17 এপ্ৰিলৰ বিয়লি 3 বজাৰ ভিতৰত আবেদন কৰিব লাগিব। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। অহা 2 মে'ত প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া ধেমাজি জিলাত 12খন জিলা পৰিষদ সমষ্টিৰ বাবে 39জন প্ৰাৰ্থীয়ে আৰু 5খন আঞ্চলিক পঞ্চায়তৰ বাবে 139জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। জিলাখনৰ 65খন গাঁও পঞ্চায়তৰ 650টা ৱাৰ্ড সদস্যৰ বাবে 1770জনে মনোনয়ন দাখিল কৰিছে। মাজুলী জিলাতো পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ হৈছে। আমাৰ মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই মনোনয়ন দাখিল সন্দৰ্ভত এইদৰে কয়।
অহা 2 মে'ত উজনি অসমৰ অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলাতো অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে মনোনয়ন দাখিলৰ সময়ত এইবাৰ দেখা গ'ল ব্যাপক উৎসাহ উদ্দীপনা। বিশেষকৈ কালি অন্তিম দিনা জিলাখনৰ জিলা পৰিষদৰ 4টা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে বহু সমৰ্থকক লৈ দাখিল কৰে মনোনয়ন পত্ৰ। জিলাখনৰ আঞ্চলিক পঞ্চায়ত 2টাৰ 20টা সমষ্টিৰ বাবে সৰ্বমুঠ 52খন মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে জিলা পৰিষদৰ 4টা সমষ্টিৰ বাবে সর্বমুঠ 11খন মনোনয়ন পত্র দাখিল করে। ইফালে জিলাখনের 2টা উন্নয়ন খণ্ড ক্রমে মাজুলি উন্নয়ন খণ্ডর 12টা গাঁও পঞ্চায়েতর অন্তর্গত 120টা ওয়ার্ডর সর্বমুঠ 384খন মনোনয়ন পত্র দাখিল হওয়ার বিপরীতে উজনি মাজুলি উন্নয়ন খণ্ডর 8টা গাঁও পঞ্চায়েতর অন্তর্গত 80টা ওয়ার্ডর সর্বমুঠ 241খন মনোনয়ন পত্র দাখিল করে।
বজালী জিলাত 4খনকৈ আঞ্চলিক পঞ্চায়তত বিজেপি অগপ মিত্র দলৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ৰ দিশে অগ্ৰসৰ হৈছে। বজালী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থী নজৰুল ইছলামে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলৰ হৈ প্ৰচাৰ চলাবলৈ বিজেপিয়ে 40জন তাৰকা নিৰ্বাচনী প্ৰচাৰকৰ নাম প্ৰকাশ কৰিছে। দলটোৱে তাৰকা নিৰ্বাচনী প্ৰচাৰক হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত, কৃপানাথ মল্ল, ভুৱনেশ্বৰ কলিতা, পৰিমল শুক্লবৈদ্য, মিছন ৰঞ্জন দাস, ডঃ ৰাজদীপ ৰয়, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, বিমল বৰা, অজন্তা নেওগ, ডঃ অনুজ পেগুকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, সাংসদ আৰু বিধায়কক অন্তৰ্ভুক্ত কৰিছে। নগাঁও জিলাৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো লোককে আগ্নেয়াস্ত্ৰসমূহ জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। নগাঁও জিলাৰ আয়ুক্ত তথা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে অনুজ্ঞাপত্ৰসমূহ সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত জমা দিবলৈ নিৰ্দেশ দিছে। আগ্নেয়াস্ত্ৰসমূহ জমা দিয়াত বিলম্ব কৰিলে বা জমা নিদিলে তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও নিৰ্দেশটোত কোৱা হৈছে। অনুজ্ঞাপত্ৰ থকা আগ্নেয়াস্ত্ৰসমূহ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 7 দিনৰ পাছত গৰাকীয়ে সংশ্লিষ্ট থানাৰ পৰা ঘূৰাই ল'ব পাৰিব। উত্তৰ পূব সীমান্ত ৰেলৱে পাৰিপাৰ্শ্বিক ক্ষমতা অক্ষুণ্ণ ৰখাৰ লগতে নবীকৰণযোগ্য শক্তি আহৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে গুৱাহাটীৰ উজান বজাৰৰ জল পৰিবহণ প্ৰকল্পত 306.9 কিলোৱাট পিক শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্প স্থাপন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত এই প্ৰকল্পটো উদ্বোধন কৰা হয়। এই অত্যাধুনিক সৌৰ প্ৰকল্পটোৱে দৈনিক গড়ে 928 ইউনিট বিদ্যুৎ উৎপাদন কৰিব পাৰিব। ইয়াৰ ফলত প্ৰতিবছৰে 30 লাখ টকা ৰাহি হ'ব বুলি আশা কৰা হৈছে। 2,48,00,000 টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো যোৱা 7 মাৰ্চত সম্পূৰ্ণ কৰি 10 এপ্ৰিলত মুকলি কৰা হয়। উজান বজাৰ জল পৰিবহণ প্ৰকল্প পৰিচালনাৰ বাবে সংস্থাপন কৰা বৈদ্যুতিক প্ৰণালীৰ জৰিয়তে নিৰৱচ্ছিন্ন শক্তি বিতৰণ আৰু পৰিচালন নিশ্চিত কৰা হৈছে। ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ এছটেকৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত পৰিষদৰ ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত পৰিষদৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে বিতংকৈ আলোচনা কৰি প্ৰয়োজনীয় সিদ্ধান্ত লোৱা হয়। এই সভাত তৃণমূল পৰ্যায়লৈকে এছটেকৰ কাম কাজ সক্ৰিয়ভাৱে আগবঢ়াই নিয়াৰ বাবে নিৰ্দেশ দিয়া হয়। তদুপৰি প্ৰস্তাৱিত জলবায়ু পৰিৱৰ্তন কেন্দ্ৰ, মহাকাশ গৱেষণাগাৰকে ধৰি কেইবাটাও বিষয় সম্পৰ্কে বৈঠকত আলোচনা কৰা হয়। পৰিষদৰ মানৱ সম্পদ বিকাশ আৰু শৈক্ষিক উত্তৰণৰ দিশটো এই সভাত আলোচনা কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, উত্তৰ পূব বিজ্ঞান প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ বীৰেন্দ্ৰ তিৱাৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
কোকৰাঝাৰ জিলাৰ হৰিনাগৰী বাওখংকৰি পাহাৰত আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখংকৰি মহোৎসৱ অনুষ্ঠিত হৈছে। বি টি আৰৰ পৰ্যটন বিভাগে আজি চাইক্লিং প্ৰতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰে। বি টি চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো আৰু কোকৰাঝাৰ পৌৰ বৰৰ অধ্যক্ষ প্ৰতিভা ব্ৰহ্মই এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে মূল প্ৰৱেশদ্বাৰ উন্মোচন, পতাকা উত্তোলন আৰু বড়ো জনগোষ্ঠীৰ থলুৱা খেল ধেমালিসমূহ অনুষ্ঠিত হয়। তিনিদিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্লাইডিং, এয়াৰ বেলুন উৰোৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওখংকৰি পাহাৰ বগোৱা উৎসৱৰ আয়োজন কৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই পাহাৰ বগাই শীৰ্ষলৈ গৈ ইষ্ট দেৱতাৰ আৰাধনা কৰাৰ দ্বাৰা বছৰটোলৈ অসু অশান্তি আৰু দুৰ্ভাগ্য নাশ হয়। 2013 চনৰ পৰা বি টি চিৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে এই উৎসৱৰ সফলতা কামনা কৰিছে। সংস্কৃতি আৰু পৰম্পৰাৰে সমৃদ্ধ এই মহোৎসৱত ডঃ শৰ্মাই সকলোৰে সহযোগিতা আৰু অংশগ্ৰহণ কামনা কৰে। মহানগৰ আৰক্ষীয়ে এটা নিৰ্দেশনাযোগে এতিয়াৰে পৰা মহানগৰীৰ পথত সমদল, মাৰাথন, ৱাকাথন, দৌৰ প্ৰতিযোগিতা আদি পতাত বাধা আৰোপ কৰিছে। মহানগৰী যানজট নিয়ন্ত্ৰণ আৰু যান বাহনৰ চলাচল সুচল কৰিবলৈ এই বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনা উলংঘন কৰি ৰাজপথত সমদল, শোভাযাত্ৰা উলিওৱা বা দৌৰ প্ৰতিযোগিতা আয়োজন কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা 2023ৰ অধীনত 223 ধাৰাত গোচৰ ৰুজু কৰা হ'ব। তিনিচুকীয়া জিলাৰ চৰকাৰী অধিবক্তা অশোক কুমাৰ চৌবেক তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হৈছে। অধিবক্তাগৰাকীৰ হাতত থকা সকলো নথি পত্ৰ অতিৰিক্ত চৰকাৰী অধিবক্তাৰ হাতত অৰ্পণৰ বাবে নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে অধিবক্তা অশোক কুমাৰ চৌবেৰ বিৰুদ্ধে বহু সময়ত বক্ৰপথ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ধেমাজি জিলাৰ জোনাইত যোৱা নিশা জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী স্থানীয় নেতাক প্ৰহাৰ কৰাৰ ঘটনা কেন্দ্ৰ কৰি আজি জোনাইত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। ঘটনা পোহৰলৈ অহাৰ পাছতে পুৱতি নিশাই ছাত্ৰ সন্থাৰ বহু সদস্যই জোনাই আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ বিষয়াজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাটোক গৰিহণা দি ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ঘটনাৰে জড়িত আৰক্ষী বিষয়াগৰাকীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়। ধেমাজি ছাত্ৰ সন্থাই জোনাই থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৰাজপথত প্ৰতিবাদী সমদল উলিয়ায়। ইপিনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰ সন্থাৰ নেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে পুৱাই অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক মৰিগাঁও আৰক্ষীয়ে জিলা কাৰাগাৰৰ বাহিৰত আজি পুনৰ গ্ৰেপ্তাৰ কৰে। কালি সন্ধিয়া মৰিগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সিঙৰ জামিন মঞ্জুৰ কৰিছিল। জাগীৰোড থানাত ৰুজু হোৱা এটা গোচৰ সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে। ইপিনে তেওঁৰ গ্ৰেপ্তাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি শ্ৰীসিঙে অভিযোগ তুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী পালন কৰা হয়। এই উপলক্ষে ধুবুৰী জিলাৰ বিলাচীপাৰাত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। চহৰখনৰ প্ৰসিদ্ধ হনুমান মন্দিৰ প্ৰাংগণত আজি এই উপলক্ষে মহাযজ্ঞ, হনুমান অভিষেক আৰু ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শিলচৰত আজি হনুমান জয়ন্তী উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এই উপলক্ষে হোমযজ্ঞ, পূজা অৰ্চনা আৰু মংগল আৰতি কৰা হয়। হনুমানৰ আৰাধনাৰ বাবে আজি বহু লোকৰ সমাগম হয়। হোজাইৰ হনুমান মন্দিৰতো আজি হনুমান জয়ন্তী উপলক্ষে বহু লোকে পূজা অৰ্চনাত অংশ লয়। গুৱাহাটীৰ উজান বজাৰ জাহাজঘাটৰ হনুমান মন্দিৰত আজি পুৱাৰে পৰা হনুমান জয়ন্তী উপলক্ষে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। অগণন লোকৰ সমাগমত অভিষেক, আৰতি, নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ কৰা হয়। সন্ধিয়াৰ ভাগত ভজনৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়া, অৱনী বৰা আৰু উপম শইকীয়াই মতামত আগবঢ়াব। অনুষ্ঠানটোৰ প্ৰযোজনা আৰু পৰিচালনা ৰাজীৱ লোচন বৰঠাকুৰৰ।
অসমীয়াৰ হেপাহৰ ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কাইলৈ বিহু উৰুকা, পৰহিলৈ ৰাজ্যখনৰ জনসাধাৰণে গোধনৰ শ্ৰীবৃদ্ধিৰ কামনাৰে গৰু বিহু পালন কৰিব। মঙলবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু উপলক্ষে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণ অসমীয়া নৱবৰ্ষক পৰম্পৰাগত ৰীতি নীতিৰে আদৰিবলৈ সাজু হৈছে। গাঁৱে ভূঞে চহৰে নগৰে ৰঙালী বিহুক লৈ উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। ইফালে বিহুৰ বতৰতে অসমৰ গামোচাৰ চাহিদাও বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে গামোচাৰ বিপণী মুকলি কৰা হৈছে। মহানগৰীৰ বিভিন্ন বজাৰত প্ৰয়োজনীয় মাখিয়তি, দীঘলতি, থেকেৰা, বৰবেঙেনা, পানীলাও, হালধি আদি পোৱা গৈছে। অনুৰূপ ধৰণে ফাঁচী বজাৰ, গণেশগুৰি, পল্টন বজাৰ আৰু বিভিন্ন শ্বপিং মলত কাপোৰ ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গৰু বিহুৰ দিনা জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে পৰহিলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। গুৱাহাটীৰ বেলতলা বিহু উদযাপন সমিতিয়ে এই বছৰো অহা 24 এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ বেলতলা বিদ্যালয় খেলপথাৰত 48 সংখ্যক গুৱাহাটী উৎসৱৰ আয়োজন কৰিছে। এইবেলি বিহু উদযাপন সমিতিৰ সৰ্বোচ্চ সন্মান ডঃ ভূপেন হাজৰিকা বঁটা কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হ'ব। তদুপৰি ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত শ্ৰেষ্ঠত্ব অৰ্জন কৰা বিহুৱতীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি পদ্মদৈ বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত জনসাধাৰণে বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। শিৱসাগৰ জিলাত ৰঙালী বিহু উদযাপন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা মুজাহিদ আলী।
অসমীয়াৰ হেঁপাহৰ নতুন বছৰক আদৰিবলৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো ব্যাপক আয়োজন চলিছে। জিলাখনৰ গাঁৱে ভূঞে এতিয়া ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ আৰু আনন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। জীয়ৰী বোৱাৰীসকলৰ মাজত সীমাহীন ব্যস্ততা, পিঠা পনা আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে জীয়ৰী বোৱাৰীসকল। সমান্তৰালভাৱে বিহুৰ আখৰাও চলি আছে। একেদৰে বিহুৰ বাবে বজাৰ দৈ চিৰা পিঠা পনা আদিকে ধৰি বিহুৰ প্ৰয়োজনীয় প্ৰতিবিধ উপাদানেৰে ভৰি পৰিছে। শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত বিগত কেইটামান দিন ধৰি বিহুৰ এখন বিশেষ বজাৰ দেখিবলৈ পোৱা গৈছে। গ্ৰাম্যাঞ্চলৰ পুৰুষ মহিলাই গঢ়ি তোলা এই বজাৰত দৈ চিৰা পিঠা পনা আদি সকলো উপলব্ধ হৈছে। বজাৰখনে ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে। ইফালে বিগত বছৰবোৰৰ দৰেই এইবাৰো শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰ বাকৰিত মুকলি বিহুৰ আয়োজন কৰা হৈছে। জনগোষ্ঠীয় গীত নৃত্যৰে মুখৰ হোৱা এই বিহু শিৱসাগৰীয়া ৰাইজৰ অতি আদৰৰ আৰু হেঁপাহৰ বিহু। পহিলা বহাগত এই বিহুৰ আয়োজন কৰা হয়। একেদৰে 2 বহাগত শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাই বিগত বছৰবোৰৰ দৰে এইবাৰো মুকলি বিহুৰ আয়োজন কৰিছে।
IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে খৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 181 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে টছত জয়লাভ কৰি গুজৰাট টাইটানছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। গুজৰাট টাইটানছৰ শুভমান গিলৰ সৰ্বাধিক 60 ৰাণ, সাই সুদৰ্শনৰ 56 ৰাণৰ সহায়ত 6 উইকেটৰ বিনিময়ত 180 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে বাতৰি যুগুতোৱা পৰলৈকে 13 অভাৰত 2 উইকেট হেৰুৱাই 140 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইপিনে IPLৰ আন এখন খেলত আজি পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ আজি পৰীক্ষণ। গুৱাহাটীৰ উজান বজাৰৰ জল পৰিবহণ প্ৰকল্পত উত্তৰ পূব ৰেলৱেৰ 306.9 কিলোৱাট পিক শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্প স্থাপন। কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংৰি পাহাৰত আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংৰি মহোৎসৱ, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন। ৰঙালী বিহুৰ কাইলৈ উৰুকা, ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে গুজৰাট টাইটানছৰ 181 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।